এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মৰিগাঁৱৰ মিকিৰভেটাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 50খন বিছনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, 36,367গৰাকী হিতাধিকাৰীক মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদান, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে SIT-ক 3টা গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা বুলি তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ প্ৰকাশ, বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান স্বদেশী বেৰেণ্য প্ৰদান, অসম অৰুণাচল প্ৰদেশৰ মাজত শান্তি সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰাৰ বাবে ধেমাজি জিলা প্ৰশাসন আৰু নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত আজি চিলাপথাৰত সীমান্ত সমন্বয় সমাৰোহ, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ যুঁজত কাইলৈ ভাৰতৰ প্ৰতিদ্বন্দ্বী দক্ষিণ আফ্ৰিকা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন 50খন বিছনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত 36,367গৰাকী হিতাধিকাৰীলৈ 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ 32,951গৰাকী গ্ৰামাঞ্চলৰ আৰু 3,426গৰাকী নগৰাঞ্চলৰ মহিলা। মুখ্যমন্ত্ৰীয়ে আজি মৰিগাঁৱত প্ৰায় 15 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নতুন আৱৰ্ত ভৱনৰ আধাৰশিলাও স্থাপন কৰে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পৰম্পৰাগত ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত ৰাইজক বিকল্প স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে আয়ুষ চিকিৎসালয়খন 15 কোটি টকা ব্যয় সাপেক্ষে 15 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ'ব। আজি চেক বিতৰণ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰ পূৰ্বে যোৰহাটলৈ অহাৰ সময়ত দেশৰ 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বিষয়ে প্ৰকাশ কৰিছিল। এই অনুসৰি ৰাজ্য চৰকাৰে অসমৰ আত্মসহায়ক গোটসমূহৰ লগত জড়িত 30 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্প লৈছিল বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা 10,000 টকাৰ কিস্তিৰ প্ৰথম ধন মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰিলে 1 লাখ টকাৰ পুঁজি গঠন হ'ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ৰাজ্য চৰকাৰে মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যৰে বহুবিবাহ ৰোধ কৰিবলৈ বিধানসভাত কঠোৰ আইন প্ৰণয়নৰ দিশত অগ্ৰসৰ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অহা 25 নৱেম্বৰৰ পৰা হ'বলগীয়া বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত বিধেয়ক উত্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত বাল্য বিবাহ প্ৰায় বন্ধ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মৰিগাঁও সমষ্টিত এতিয়াও অৰুণোদয়ৰ সুবিধা লাভ নকৰা যোগ্য পৰিয়ালসমূহক সামৰি লোৱাৰ বাবে অতিৰিক্ত 4,000টা পৰিয়াললৈ অৰুণোদয়ৰ সুবিধা আগবঢ়োৱা হ'ব বুলি তেওঁ এই সভাতে ঘোষণা কৰে। এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, কৌশিক ৰায়, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা 3টা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। SIT-ৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত চূড়ান্ত মতামত আগবঢ়োৱা বুলিও SIT-ৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ছিংগাপুৰ বন্দৰ আৰু সামুদ্ৰিক কৰ্তৃপক্ষৰ পৰাও বিশেষ তদন্তকাৰী গোটে নথি লাভ কৰিছে। ইয়াৰ জৰিয়তে তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব বুলিও তেওঁ উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত সাক্ষ্য প্ৰদানৰ বাবে এই পৰ্যন্ত CID কাৰ্যালয়লৈ শতাধিক লোকক মতা হৈছে বুলিও তেওঁ কয়। তদন্ত প্ৰক্ৰিয়া সময়মতে সম্পূৰ্ণ কৰি বিশেষ তদন্তকাৰী গোটে সোনকালে আদালতত প্ৰতিবেদন দাখিল কৰিব বুলিও শ্ৰীগুপ্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
এচিষ্টেন্স ৰিকুৱেষ্ট যিখিনি পঠিয়াইছিলোঁ তাৰ ভিতৰত আমি এটা ভাল পজিটিভ ৰেছপন্স পাইছোঁ আৰু তেওঁলোকে আমাৰ ৰিকুৱেষ্ট মানি কিছুমান তথ্য আমাক দিছে, যেনেকৈ তেওঁলোকে যিটো টক্সিকলজি এক্সামিনেশন কৰিছিলে, সেই টক্সিকলজি এক্সামিনেশ্যনৰ ৰিপৰ্ট পাইছোঁ, আমি পোষ্ট মৰ্টম ৰিপৰ্টৰ ফাইনেল তেওঁলোকৰ অপিনিয়নটো পাইছোঁ, আৰু ইয়াৰ লগে লগে আমি ছিংগাপুৰ পৰ্ট এণ্ড মেৰিন অথৰিটি যিটো আছে তেওঁলোকৰ পৰা কিছুমান তথ্য বিচাৰিছিলোঁ, ডকুমেণ্ট বিচাৰিছিলোঁ, সেইখিনিও আমি পাইছোঁ। গতিকে এই তিনিটা তথ্য আমি ছিংগাপুৰ অথৰিটিৰ পৰা পাইছোঁ আৰু এইখিনি আমাৰ ইনভেষ্টিগেশ্যনক আগবঢ়াই নিয়াত যথেষ্ট সহায়ক হ'ব।
ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 10 ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এছ আই টিয়ে দাখিল কৰিব বুলি আজি মৰিগাঁৱত প্ৰকাশ কৰে। ইতিমধ্যে এছ আই টিয়ে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত জুবিন গাৰ্গৰ সৈতে বহু বছৰ ধৰি হৈ থকা দুখ আৰু বেদনাভৰা কাহিনী ৰাইজে জানিব পাৰিব। শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এছ আই টিৰ সদস্য আৰু আৰক্ষীয়ে দিনে নিশাই কাম কৰি থকা বুলিও তেওঁ কয়। একাংশই জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এপ্ৰিলৰ পাছত জুবিনৰ ভুৱা অনুৰাগীসকল নোহোৱা হৈ পৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত আয়োজিত অমৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যপালগৰাকীয়ে দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদাসী বৰণ্যহ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী পৌৰহিত্যত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰলাল চহৰীয়া সংহতি ভৱনত বিশিষ্ট সাহিত্যিকগৰাকীক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আগধৰা অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কমল বৰা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰুদ বৰুৱা, সতীসাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জি সিংহানিয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত শান্তি সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উদ্যোগত ধেমাজি জিলা প্ৰশাসন আৰু প্ৰতিবেশী ৰাজ্যখনৰ নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত আজি সীমান্ত সমন্বয় সমাৰোহ অনুষ্ঠিত হয়। ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত এই সমাৰোহত অংশ লৈ মন্ত্ৰী অতুল বৰাই কয় যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছা আৰু একান্ত আগ্ৰহৰ বাবেই এই সমাৰোহৰ আয়োজন কৰা হৈছে। ইতিমধ্যে প্ৰতিবেশী ৰাজ্য দুখনৰ মাজত সীমা সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈছে আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি সম্প্ৰীতিৰ নতুন বাতাবৰণৰ সৃষ্টি হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই সমাৰোহৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এলেকাত উন্নয়ন আৰু ব্যৱসায় বাণিজ্য ত্বৰান্বিত কৰাৰ লগতে সীমান্তৱৰ্তী এলেকাৰ পৰ্যটন উদ্যোগক উদগনি যোগোৱাৰ প্ৰয়াস কৰা হৈছে বুলি শ্ৰীবৰাই মন্তব্য কৰে। দুয়োখন ৰাজ্যৰ শিল্পীয়ে এই সমাৰোহত পৰিৱেশন কৰা পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানে ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক সমন্বয় শক্তিশালী কৰি তোলাৰ উপৰিও জনগোষ্ঠীয় ঐক্য সম্প্ৰীতিৰ উন্নয়ন ঘটাব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে। সমাৰোহত অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ কাৰ্ডো নিগয়ৰে ভাষণ দি অসম আৰু অৰুণাচল সীমা সমস্যা 80% সমাধান হোৱা বুলি কয়। আজিৰ অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ কাৰ্ডো নিগয়ৰ, সাংসদ প্ৰদান বৰুৱা, অৰুণাচল প্ৰদেশৰ বিধায়ক তজিৰ কাদুৰ উপৰি ধেমাজি আৰু নামনি চিয়াং জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণগতিত চলি আছে। নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক আৰু যুৱক যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। মাজুলীৰ বিভিন্ন স্থানত অহা 4 নৱেম্বৰৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা 6 নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ 65খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিচিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হ'ব। যোৰহাট জিলাৰ ঢেকিয়াজুলি, বামুণপুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। নলবাৰী হৰিমন্দিৰ আৰু দামোদৰ ধাম সত্ৰ, পাঠশালা, বজালি, টিহু, পাটাচাৰকুচি, শুৱালকুচি, মিৰ্জা, পলাশবাৰী, তামোলপুৰ, বাক্সা, সৰুক্ষেত্ৰী, হাউলি, গুৱাহাটীৰ জাপৰিগুক, নবীন নগৰ আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰাৰ বাবে প্ৰস্তুতি চলি আছে। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। অসম মন্ত্ৰীসভাই ইতিমধ্যে ৰাজ্যৰ 2135খন ৰাস সমিতি এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি মাজুলীৰ 67খন ৰাস সমিতিক 50,000 টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ 2068খন ৰাস সমিতি 25,000 টকাকৈ অনুদান আগবঢ়োৱা হ'ব। চৰকাৰে ৰাস সমিতিসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাস সমিতিসমূহে সন্তোষ প্ৰকাশ কৰিছে। মৰিগাঁও জিলাৰ চৰাইবাহীৰ 168 বছৰীয়া ঐতিহাসিক ত্ৰিবাৰ্ষিক ভাওনা মহোৎসৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নাথ মন্দিৰ প্ৰাংগণত আয়োজিত মুকলি সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অংকীয়া নাট ভাওনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ শক্তিশালী মাধ্যম বুলি মত প্ৰকাশ কৰে। তেওঁ চৰাইবাহী ৰাইজে গুৰুজনাৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত সজীৱ কৰি ৰাখিবলৈ কৰা প্ৰয়াসৰ শলাগ লয়। এই ভাওনাই আৰম্ভণিৰে পৰাই একতা আৰু সংহতিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, কৌশিক ৰায়, বিধায়ক ৰমাকান্ত দেউৰী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংগীত শিল্পী ছৈয়দ ছাদুল্লাৰ ডিব্ৰুগড়ৰ নলিয়াপুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে শিল্পী ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংসদ গগৈয়ে প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, ঘোষক, গীতিকাৰ, সুৰকাৰগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল। বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব বিকাশ অসমক আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধন দাবী আৰু অপহৰণকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত হৈ কেইবাদিনো ধৰি পলাই থকা বিকাশ অসমে আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়িক ধন দাবী আৰু অপহৰণৰ গোচৰত বীৰ লাচিত সেনাৰ 11 সদস্যক গ্ৰেপ্তাৰ কৰিছে।
ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে 10 গ্ৰন্থমেলাখন আজি উদ্বোধন কৰা হয়। আজি বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ বাবে কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীৰ খেলপথাৰত বিয়লি 3 আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক 5 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে 125 জয়লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025 পুৰস্কাৰসমূহ কালি প্ৰদান কৰা হয়। অনুষ্ঠানত নিষ্ঠা বৰগোহাঁইক প্ৰথম, দিব্যা আত্ৰয়ক দ্বিতীয়, অন্বেষা ফুকন আৰু ৰোহিত গাঁওখোৱাক যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাত বিজয়ীসকলৰ সৈতে অন্তৰংগ আলাপেৰে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। তেওঁলোকৰ সৈতে কথা পাতিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডঃ অমিয় মোহন দাসৰ আজি দুপৰীয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 97। হৃদৰোগত আক্ৰান্ত হৈ তেওঁ কিছুদিন চিকিৎসাধীন হৈ আছিল। তেওঁ আকাশবাণী কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ উপৰি আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰৰ শিল্পীৰূপে জন্মলগ্নৰে পৰা জড়িত আছিল। 40ৰ দশকত তেওঁ গ্ৰামোফোন ৰেকৰ্ডত বিশেষকৈ আনন্দীৰাম দাসৰ গীত পৰিৱেশন কৰি শ্ৰোতাসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। যোৰহাট নিবাসী সৰবৰহী মহিলা বিউটি জামানৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 97। নলবাৰী জিলাৰ কৰ্দৈতলা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গিৰিবালা দত্ত মজুমদাৰৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83। মৰিগাঁৱৰ মিকিৰভেটাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 50 বিছনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, 37,367 হিতাধিকাৰীক মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদান, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে SIT-ক 3 গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা বুলি তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ প্ৰকাশ, বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান স্বদেশী অৰণ্যই প্ৰদান, অসম অৰুণাচল প্ৰদেশৰ মাজত শান্তি সম্প্ৰীতিৰ পৰিৱেশ সুদৃঢ় কৰাৰ বাবে ধেমাজি জিলা প্ৰশাসন আৰু নামনি চিয়াং জিলা প্ৰশাসনৰ সহযোগত আজি চিলাপথাৰত সীমান্ত সমন্বয় সমাৰোহ আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমটো খিতাপ অৰ্জনৰ যুঁজত কাইলৈ ভাৰতৰ প্ৰতিদ্বন্দ্বী দক্ষিণ আফ্ৰিকা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।